এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্য চৰকাৰে জাগিৰোডৰ সৈতে ভূটানক সংযোগ কৰি 132 কিলোমিটাৰ দৈৰ্ঘৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। এই আঁচনি কাৰ্যকৰী হোৱাৰ লগে লগে মধ্য অসমৰ জীৱন যাত্ৰালৈ পৰিৱৰ্তন আহিব আৰু অঞ্চলটোৰ প্ৰতিচ্ছবি সলনি হৈ পৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি জাগিৰোড মৰিগাঁও পথত কপিলী নৈৰ ওপৰত নিৰ্মাণ কৰা দুটা লেনযুক্ত দলংখন উদ্বোধন কৰি এইদৰে প্ৰকাশ কৰে। এই উপলক্ষে দিয়া ভাষণত ডঃ শৰ্মাই আজিৰ দিনটো গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে। তেওঁ কয় যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সদনত দাখিল কৰা বাজেটত বছৰি 12 লাখ টকাকৈ উপাৰ্জন কৰা ব্যক্তিয়ে আয়কৰ দিব নালাগে বুলি ঘোষণা কৰিছে। বাজেটত অসমৰ নামৰূপত প্ৰায় 15,000 কোটি টকা ব্যয় সাপেক্ষে 12,70,000 মেট্ৰিক টন উৎপাদনক্ষম ইউৰিয়া প্ৰকল্প স্থাপনৰ ঘোষণা কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে জাগিৰোডত নিৰ্মীয়মান ছেমি কণ্ডাক্টৰ প্ৰকল্পটোৱে অহা নৱেম্বৰৰ পৰা উৎপাদন আৰম্ভ কৰিব আৰু এই উদ্যোগটোৱে 4,80,00,000 চিপ নিৰ্মাণ কৰিব। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে অতি কম সময়ৰ ভিতৰতে মৰিগাঁৱৰ লাহৰীঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং নিৰ্মাণৰ কথা ঘোষণা কৰিব। ৰাজ্য চৰকাৰে আহতগুৰিৰ মহযুঁজক ঐতিহাসিক ক্ৰীড়া হিচাপে স্বীকৃতি দি বিধানসভাত প্ৰয়োজনীয় বিধেয়ক উত্থাপন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰাজ্যত 2029 চনত মুঠ 24খন চিকিৎসা মহাবিদ্যালয়ৰ লগতে নতুনকৈ দৰং, হোজাই আৰু হাইলাকান্দিত চিকিৎসা মহাবিদ্যালয়ৰ বাবে বাজেটত ধন আবণ্টন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বহিৰ্বিভাগ সেৱা মুকলি কৰি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ লগতে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ কৰ্মচাৰীৰ বাবে প্ৰস্তুত কৰা মানৱ সম্পদ ব্যৱস্থাপনা বিষয়ক এটা পৰ্টেলো উন্মোচন কৰে। 1 কোটি কৰ্কট ৰোগৰ পৰীক্ষণৰ মেগা কাৰ্যসূচী তথা কৰ্কট ৰোগৰ প্ৰশিক্ষণৰ বাবে ভাৰতীয় এয়াৰটেল গ্ৰুপৰ কোম্পানী ইণ্ডাছ টাৱাৰ আৰু অসম কৰ্কট ফাউণ্ডেশ্যনৰ মাজত হোৱা বুজাবুজি চুক্তি স্বাক্ষৰৰ অনুষ্ঠানত তেওঁ ভাৰ্চুৱেল ব্যৱস্থাৰে অংশ লয়। অসম সাহিত্য সভাৰ সপ্তম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ আজি দ্বিতীয় দিনা গ্ৰন্থ উন্মোচনী সভা আৰু জনগোষ্ঠীয় সাহিত্য সন্মিলন অনুষ্ঠিত হয়। সাহিত্য একাডেমী বঁটাপ্ৰাপক সাহিত্যিক নন্দেশ্বৰ দৈমাৰীয়ে অসম সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকাই সভাপতিত্ব কৰা গ্ৰন্থ উন্মোচনী সভাখন উদ্বোধন কৰে। এই গ্ৰন্থ উন্মোচনী সভাত 170খনৰো অধিক গ্ৰন্থ উন্মোচন কৰা হয়। একেদৰে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা দৈনিক অসম কাকতৰ সম্পাদক হিতেশ ডেকাই আজি স্মৃতিগ্ৰন্থ উন্মোচন কৰে। কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত আজি কাৰ্বি নৱবৰ্ষ পালন কৰা হয়। ইংৰাজী বৰ্ষৰ দ্বিতীয় মাহ ফেব্ৰুৱাৰীত কাৰ্বি নৱবৰ্ষৰ পহিলা মাহ থাংথাং আৰম্ভ হয়। কাৰ্বিসকলৰ কৃষিকৰ্মৰ পৰিক্ৰমা এই সময়ৰ পৰা আৰম্ভ হোৱাৰ সূত্ৰে এই মাহটোৱে বিশেষ তাৎপৰ্য বহন কৰে। অসমে উত্তৰাখণ্ডত চলি থকা ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত বৰ্তমানলৈকে 12টা পদক লাভ কৰিছে। অসমে আজি 3টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰ ভিতৰত অসমে 7ত 2টা, ভাৰোত্তোলনত আৰু উচুত 1টাকৈ পদক অৰ্জন কৰে। বিক্ৰম চাংমাই পুৰুষৰ 200 মিটাৰ বাটাৰফ্লাইত ৰূপৰ পদক লাভ কৰে আৰু মহিলাৰ 1টা শিতানত আস্থা চৌধুৰীয়ে ব্ৰঞ্জৰ পদক হস্তগত কৰে। ভাৰোত্তোলনত সুদীপ্ত বৰুৱাই আজি অসমক 3য়টো পদক দিয়ে। সুদীপ্তই পুৰুষৰ 89 কিলোগ্ৰাম ওজন শাখাৰ স্নেট শিতানত 141 কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্ক শিতানত 178 কিলোগ্ৰাম ভাৰ উত্তোলন কৰি ৰূপৰ পদক লাভ কৰে। একেদৰে ক্ষুদ্ৰা পানগিঙে উৰ্চুৰ 75 কিলোগ্ৰাম ওজন শাখাৰ চান্দা ফ্ৰী ষ্টাইলৰ ফাইনেলত পৰাজিত হৈ ৰূপৰ পদকতে ক্ষান্ত থাকিবলগীয়া হয়। ইপিনে অসমে উত্তৰাখণ্ডক 1-0 গ'লত পৰাস্ত কৰি ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ ফুটবলৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। বাক্সা জিলাৰ পশ্চিম খাগ্ৰাবাৰী নিবাসী বাগমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ হৰিনাৰায়ণ গোস্বামীৰ যোৱা নিশা গুৱাহাটীত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 90 বছৰ। কেইবাখনো গ্ৰন্থৰ প্ৰণেতা, কৃতি শিক্ষক আৰু দায়বদ্ধ সামাজিক নাগৰিক শিক্ষাবিদগৰাকী বাগমাৰা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ ভালেকেইটা সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত আছিল। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05 বজাত। Thank you.